पका हुआ नहीं। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুই ইনাচিঅ লুলা দা চিলভাৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত জটিল খনিজ ধাতু ডিজিটীয় সহযোগিতাকে ধৰি 10টা দিশ সামৰি লোৱাৰ কথা ঘোষণা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত আয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি এ চি এছ আই আৰ আৰু চি এছ আই আৰৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে আৰু ভাৰতে আজি অষ্ট্ৰেলিয়াৰ এডলেইডত অনুষ্ঠিত হোৱা তৃতীয় তথা অন্তিমখন মহিলা টি টুৱেণ্টি ক্ৰিকেট মেচত অষ্ট্ৰেলিয়াক 7 ৰাণত পৰাজিত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুই ইনাচিঅ লুলা দা চিলভাৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে দুয়োজন নেতাই বাণিজ্য, শক্তি, সামৰিক বাহিনী, কৃষি, বতৰ প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, জটিল খনিজ ধাতু, গ্লোবেল ছাউথ সহযোগিতাৰ দিশত দুয়োখন দেশে গ্ৰহণ কৰিব পৰা কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে গোলকীয় পৰ্যায়ত বিভিন্ন দিশত একেধৰণৰ উদ্দেশ্য আগত ৰাখি একেলগে কাম কৰি যোৱাৰ ওপৰত দুয়োজন নেতাই গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন দিশ, বিশেষকৈ সুৰক্ষাৰ দিশত আনিবলগীয়া পৰিৱৰ্তনসমূহৰ বিষয়েও আলোচনা কৰে। দুয়োজন নেতাই লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ৰূপত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজিৰ আলোচনাত জটিল খনিজ ধাতু, ডিজিটীয় সহযোগিতা, পৰম্পৰাগত ৰীতি নীতিৰ আদান প্ৰদান, স্বাস্থ্য, উদ্যমিতা, গণসংযোগৰ লগতে 10টা দিশ সামৰি লোৱাৰ কথা ঘোষণা কৰা হয়। দুয়োজন নেতাই লগতে অনাগত 5 বছৰত 2,000 কোটি ডলাৰতকৈও অধিক মূল্যৰ দ্বিপাক্ষিক বাণিজ্যত আগবাঢ়ি যোৱাত মনোনিৱেশ কৰে। যুটীয়াভাৱে দিয়া এটা মন্তব্যত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতি লুলাৰ শাসনকালত ভাৰত আৰু ব্ৰাজিলৰ ৰাজনৈতিক সম্পৰ্ক পূৰ্বতকৈ শক্তিশালী হৈছে। তেওঁ লগতে কয় যে ব্ৰাজিল হৈছে লেটিন আমেৰিকাত ভাৰতৰ বাবে থকা আটাইতকৈ ডাঙৰ বাণিজ্যিক অংশীদাৰ। প্ৰধানমন্ত্ৰীজনে লগতে ব্ৰাজিলক কেৱল এখন দেশ হিচাপে অভিহিত নকৰি বিশ্বাসৰ প্ৰতীক বুলি উল্লেখ কৰে। ভাৰত আৰু ব্ৰাজিলত প্ৰতিষ্ঠা কৰিবলগীয়া সৰ্বোত্তম ডিজিটীয় আন্তঃগাঁথনিৰ নিৰ্মাণৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীজনে সন্তোষ প্ৰকাশ কৰি কয় যে প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশত এই কেন্দ্ৰ দুটাৰ দ্বিপাক্ষিক সহযোগিতাৰ পদক্ষেপসমূহে গ্লোবেল ছাউথৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। শ্ৰীমোদীয়ে কয় যে খনিজ পদাৰ্থ আৰু দুৰ্লভ ধাতুৰ ক্ষেত্ৰখন সামৰি স্বাক্ষৰ কৰিবলগীয়া দ্বিপাক্ষিক চুক্তিয়ে এই দিশত বৰ্তমান থকা অভাৱ বহুলাংশে পূৰণ কৰিব। ইয়াৰ লগতে প্ৰতিৰক্ষা খণ্ডত সহযোগিতাৰে কাম কৰিবলৈ বিচৰা সিদ্ধান্তই দুয়োখন দেশৰ মাজৰ বিশ্বাস অধিক শক্তিশালী কৰাৰ লগতে কৌশলগত পদক্ষেপৰ জৰিয়তে দেশ দুখন এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায়ক হ'ব। উল্লেখযোগ্য যে 2006 চনৰ পৰাই ভাৰত আৰু ব্ৰাজিলে কৌশলগত অংশীদাৰ হিচাপে বিভিন্ন দিশত কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদক সমৰ্থন আগবঢ়োৱা প্ৰতিখন দেশ মানৱতাবাদৰ শত্ৰু। তেওঁ লগতে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰাকৈ গোলকীয় প্ৰতিষ্ঠানসমূহৰ নীতি নিৰ্দেশনাসমূহৰ পৰিৱৰ্তন অনাৰ প্ৰয়োজন আহি পৰিছে বুলি উল্লেখ কৰে। এই আলোচনাৰ পূৰ্বে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা ডি চিলভাক আদৰণি জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত আয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। মন্ত্ৰীজনে সোণাপুৰৰ কচুতলিত আজি 10ম অসম আৰক্ষীৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰি কয় যে বিজেপিৰ শাসনকালত বিগত 10 বছৰত অসমৰ আইন শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে। তেওঁ লগতে কয় যে আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ৰাজ্যখনলৈ বৃহৎ ঔদ্যোগিক গোষ্ঠীসমূহ উভতি আহিছে। কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটোক সমালোচনা কৰি শ্ৰীশ্বাহে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে যোৱা 10 বছৰত অসমৰ বাবে 15 লাখ কোটিৰো অধিক ধন আবণ্টন কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে দেশে অহা 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প লৈছে বুলিও উল্লেখ কৰে। শান্তি বৰ্তাই ৰখাত CRPFে পালন কৰি অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে বাহিনীটোৰ কেইবাটাও দল হিংসা জৰ্জৰ মণিপুৰত নিয়োগ কৰা হৈছে আৰু ৰাজ্যখনত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে কয় যে ৰাজ্যিক ভাষাসমূহৰ জৰিয়তে যেতিয়া দেশৰ সংবিধানখন জনসাধাৰণৰ ওচৰ পায় তেতিয়াহে সংবিধানখনৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি। আজি নতুন দিল্লীৰ উপ ৰাষ্ট্ৰপতি ভৱনত গুজৰাটী আৰু তামিল ভাষাত দেশৰ সংবিধান উন্মোচনৰ লগতে ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ হোৱা 8ম সংস্কৰণৰ আইনী শব্দকোষৰ উদ্বোধনী অনুষ্ঠানক সম্বোধন কৰি তেওঁ এই মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে এই পদক্ষেপক বিভিন্ন ভাষিক সম্প্ৰদায়ৰ মাজত সাংবিধানিক সজাগতা গভীৰ কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বৰ্ণনা কৰে। তেওঁ লগতে কয় যে গুজৰাটী আৰু তামিল হৈছে দেশৰ চহকী শাস্ত্ৰীয় আৰু সাংস্কৃতিক ভাষাসমূহৰ ভিতৰত অন্যতম, যিয়ে শতিকাজুৰি সাহিত্যিক আৰু বৌদ্ধিক পৰম্পৰা বহন কৰি আহিছে। তেওঁ কয় যে এই ভাষাবোৰত সংবিধান উপলব্ধ কৰাটোৱে নাগৰিকসকলক তেওঁলোকৰ অধিকাৰ, কৰ্তব্য আৰু গণতান্ত্ৰিক দায়িত্ববোৰ ভালদৰে বুজিবলৈ সমৰ্থবান কৰি তুলিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ থকা ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ আজি সামৰণি পৰিব। উল্লেখযোগ্য যে এই সন্মিলনত 100খনৰো অধিক দেশৰ নৱ উদ্ভাৱক, উদ্যোগপতি, নীতি প্ৰৱৰ্তনকাৰী, ষ্টাৰ্টআপৰ সৈতে জড়িত উদ্যমীসকলে অংশগ্ৰহণ কৰে। প্ৰায় 500,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰা এই সন্মিলনক আয়োজকসকলে এখন সফল সন্মিলন বুলি অভিহিত কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ভাৰত চৰকাৰৰ ডাটা আৰু AI বিভাগৰ সঞ্চালক মীনাক্ষী প্ৰসাদে এই সন্মিলনখনে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত বিভিন্ন দিশ সামৰি প্ৰযুক্তিগতভাৱে আগবাঢ়িবলৈ বিচৰা লোকসকলক যথেষ্ট উপকৃত কৰা বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ সফল আয়োজনে প্ৰযুক্তিগত বিকাশ আৰু উদ্ভাৱনৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতে এখন উল্লেখযোগ্য গোলকীয় বজাৰ গঢ় দিয়াত সফল হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ NDMA আজি বৈজ্ঞানিক আৰু উদ্ভাৱনীমূলক গৱেষণা প্ৰতিষ্ঠান ACSIR আৰু ৰাষ্ট্ৰীয় বিজ্ঞান যোগাযোগ আৰু নীতি গৱেষণা প্ৰতিষ্ঠান চমুকৈ CSIRৰ সৈতে শৈক্ষিক দিশত কাম কৰা লোকসকলৰ বাবে সহযোগিতামূলক পৰিকাঠামো স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে গঠনমূলক শৈক্ষিক পদক্ষেপ, আন্তঃ বিষয়ক গৱেষণা আৰু ৰাজহুৱা অংশগ্ৰহণৰ জৰিয়তে দুৰ্যোগ প্ৰতিৰোধী ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে বিজ্ঞান, প্ৰযুক্তি আৰু নীতিক একত্ৰিত কৰা। অনুষ্ঠানত ভাষণ দি NDMAৰ সদস্য ডাঃ দীনেশ কুমাৰ অশৱালে কয় যে NDMA শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ শক্তিশালী নেটৱৰ্ক বিকশিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে দুৰ্যোগ সম্পৰ্কীয় গৱেষণা আৰু শৈক্ষিক কাৰ্যসূচীসমূহত সহযোগিতামূলকভাৱে কাম কৰিব। ইফালে ACSIRৰ সঞ্চালক অধ্যাপক মনোজ কুমাৰ ধাৰে এই বুজাবুজিৰ চুক্তিয়ে শিক্ষাৰ্থী আৰু গৱেষকসকলৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰত্যাহ্বানৰ বাবে উদ্ভাৱনীমূলক গৱেষণা ভিত্তিক সমাধান বিকশিত কৰাৰ বাবে নতুন পথ মুকলি কৰিব বুলি গুৰুত্ব আৰোপ কৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰ ভূমিকাৰ বিষয়ত আলোকপাত কৰি CSIR NISCPRৰ সঞ্চালক ডাঃ গীতা বাণী ৰায়চামে কয় যে এই অংশীদাৰিত্বই দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি আৰু জনসচেতনতাৰ পৰিকাঠামোত বৈজ্ঞানিক জ্ঞানৰ একত্ৰীকৰণ কৰিব। ভাৰতে আজি অষ্ট্ৰেলিয়াৰ এডেলেইডত অনুষ্ঠিত হোৱা তৃতীয় তথা অন্তিমখন মহিলা T20 ক্ৰিকেট মেচত অষ্ট্ৰেলিয়াক 7 ৰাণত পৰাজিত কৰে। ইয়াৰ লগে লগে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 2-1 পইণ্টেৰে এই T20 শৃংখলা নিজৰ দখললৈ আনে। ভাৰতৰ 177 ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 9টা উইকেট হেৰুৱাই 159 ৰাণ কৰে। ভাৰতৰ হৈ শ্ৰিয়ংকা পাটিল আৰু শ্ৰীচৰণীয়ে 3টাকৈ উইকেট লাভ কৰাৰ লগতে অৰুন্ধতী ৰেড্ডীয়ে 2টা আৰু ৰেণুকা সিং ঠাকুৰে 1টা উইকেট দখল কৰে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 20 অভাৰত 6টা উইকেট হেৰুৱাই 176 ৰাণ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তান নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাকিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ বাতৰি যুগুতোৱাৰ পৰলৈকে বৰষুণৰ বাবে খেলখন আৰম্ভ হোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুই ইনাচিঅ' লুলা দা চিলভাৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত আয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে আৰু ভাৰতে আজি অষ্ট্ৰেলিয়াৰ এডলেইডত অনুষ্ঠিত হোৱা তৃতীয় তথা অন্তিমখন মহিলা টি টুৱেণ্টি ক্ৰিকেট মেচত অষ্ট্ৰেলিয়াক 7 ৰাণত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।